Good morning. Itu Agashwani Kohima. Pujur laga khobor puri ase imkung nongla. Prime Minister Narendra Modi do Mauritius laga sobse uccha civilian award pa sobse pohila Indian banaigina Grand Commander of the Order of the Star and Key of Indian Ocean do paise. Mauritius Prime Minister Dr. Navi Chandra Ramkulan pra Indian diaspora event somoy Port Louis ti juakali summit janai dise. Itu honor pra Sri Modi laga international paichan laga list bishi uthi thakya di milai digina itu nishina paichan laga Hindi to 21 di uthai dise Indian community lokote kotha kori Prime Minister Modi bra Manukhan aru Mauritius laka sarkar lokote desh laka sobse uccha civilian honor tai loku dia karni dhanyabad dise tar bra kosi ke to khali ekta man noy kintu India aru Mauritius majori bishi dangor juri thakya di ekta man ase
Mauritius ke logo ne yahan ki sarkar ne aur jaisa abhi pradhanmantri ji ne ghoshit kiya mujhe apna सर्वोच्च नागरिक सम्मान देने का फैसला लिया है मैं आपके निर्णय को विनम्रता से स्वीकार करता हूं ये भारत और मॉरिशस के ऐतिहासिक रिश्तों का सम्मान है ये उन भारतीयों का सम्मान है जिन्होंने पीढ़ी दर पीढ़ी इस धरती की खूब सेवा की आज मॉरिशस को इस ऊंचाई पर लेकर आए हैं
Ekta khas niyom dikhai diya di Prime Minister Modi Rao bhi Overseas Citizen of India OCI cards do tailag Mauritian counterpart Navin Ramkulan aru tailaga maiki Vina Ramkulan logodi dibuli janai dise Mauritius Prime Minister Pra Prime Minister Modi aru India sarkar logot Indian descent laga sattawala generation logodi OCI cards diya karne bhi dhanyabad dise Itia pura duniyadi bepar obosati chinta bhavana thakile bi economic growth karni Asia di India do sobse bhal hoboli thakya laga desh ase Morgan Stanley bra ekta report ti koise ki India laga takko thakya services exports goods exports di comity reliance aro supportive sarkar policies kan dangor factor hoikina region di dusra economy sopor itobra bhal wala hoboli motob di ase bepar laga chinta bhavana bra Asia laga sob jaga growth di dukh hoboli nishina thakya somoy India do GDP laga share hisab idu laga komti goods export karni takko thake ase eki somoy India laga services exports to bhal pra jari jai ase aro por hai jaboli thakya di duniya di thikana na thake obostha somoy debi takko dibole ase Tinta Mano Duri Lua John Kanbra, Union Home Minister Amisha Laga Chokra Bachanishina Banaigena, Manipur Laga MLA Kan Logodi Target Kurisi, Taikando, Delibra, Imphaldi, Juakali Loijase, Taikantu, Uttarakhandi, Nakli Coal Scam Bra, Kirifta Kurise, Amikan Correspondent Bra, Ikta Report Honibuli Babo.
Union Minister Amisha Chokra Laga Besh Dharan Kuria Aru Manipur Laga MLS Kanke Nishana Bana Opote Tinta Arupi Kanke Girafta Kurikine Mangalvarte Delhi Para Infalte Ani Jaishe Police Sources Para Koshe Ke Delhi Police Para Tinta Manu Manipur Police Laga Ekta Team Ke Dishe Janj Kurubule Karne Idus Campster Kantu Manipur Speaker Topchon Satyabrata Sin Aru Leaders Kanke Phone Kurikine Ministerial Post Karne Bhari Rakam Man Kurishe Itu Ha Piche Leaders Kan Para Local Police Station De FIR Daj Kurishe, Aru Janj Lagu Kurishe. Imphal correspondent JJ Topchong Laga report Logate, Asunyo Akashwani News Kohima.
Mission Organic Value Chain Development for the Northeast Region, MOVC DNER Phase 4 Laga Bhagisab, Farmer Producer Companies, FECs Logate, 16 Transportation Karikan Bhagredi Se. Ido Bhagredia Ceremony to Director of Agriculture Kohimari Juakali Rakigana, Advisor for Agriculture Mathangyantan Brakwisi, Transport Gari Bhagredi. Diabra connectivity uthai dibo aro kisan kan lokodi nicho produced market di bhalbra lui jaboli dibo taibra janai dise ke MOVCDNER scheme niche di department pra 50 nishina transport gari khando bhag kori dise aiden niche di subsidies kan chalai kina kisan kan lokodi bank financing pra transport gari khando kiniboli di ase director agriculture S Yongchang Pombra beneficiaries lokodi market loko juri jaboli karoni gari khando bhalbra jalaboli monothai dise Idu Bhakuridia Pasuti Dutin Rakya Training Session to FPC CEOs or Board of Directors Karoni Business Planning, Accounting or Market Dorkar Kanloko Dosra Kandi Surakuridi Se. Aru Mikey victims, Noholi sexual hamla laga survivors, Noholi Dosra ক্ৰাইমছ কাৰণে চাল 2024-25 সময় কম্পেনচেশ্যন স্কীম কাৰণে 15 লাখ টকা দিয়াৰ পৰা কোনো ফাণ্ড কাণ চলা নাই। এইটো হোম ডিপাৰ্টমেণ্ট লগা এনুৱেল এডমিনিষ্ট্ৰেটিভ ৰিপৰ্ট 2024-25 জনাই দিছে, যলপ দিন আগত চেজ কোৰিয়া এছেম্বলি ছেশ্যন দি প্ৰেজেণ্ট কৰিছে। একে সময় এক্সক্ৰেচিয়া কম্পেনচেশ্যন লগতে 27 লাখ টকা দো 2024-25 সময় নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি বা 60 লাখ টকা লগা বাজেট এলোকেশ্যনৰ পৰা চেংচন কৰি দিছে। নাগালেণ্ড ভিক্টিম কম্পেনচেশ্যন স্কীম নিচে দি 17.5 লাখ টকা দো 16টা ভিক্টিমছ লগতে ভাগ কৰি দি কিনা 15 লাখ টকা লগা ৰাখি দিয়াৰ ওপৰত খৰ্চা কৰিছে। 32 লাখ টকা ওপৰ লগা কেছ ৰিলিফ টো গৰীবী, দুখী, অল্ড এজ, ফিজিকেলি চেলেঞ্জ আৰু ছাবচিডি দৰকাৰ থকা মানুহখন কাৰণে কেছ ডোলছ নিচে দি 30 লাখ টকা লগা বাজেট ৰাখি দিয়াৰ ওপৰত খৰ্চা কৰিছে। ইটো লগত আজি ফুজুৰ লগা খবৰ ইমান দি শেষ কৰি আছে। শুনি থাকিবি আজি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।